এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, সাম্প্ৰতিক বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰো ব্যৱস্থা কৰিছে। চৰাইদেউ জিলাৰ সাম্প্ৰতিক বানত 151খন গাঁৱৰ কেইবালাখো লোক প্ৰভাৱিত হৈছে। বানত খেতিপথাৰ সম্পূৰ্ণৰূপে ধবংস হোৱাৰ উপৰি ভালেসংখ্যক পশুধনৰ হানি হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 15লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে ইতিমধ্যে নিহতসকলৰ পৰিয়ালক এককালীন সাহায্য বিতৰণ কৰিছে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এইদৰে কয়।
আমাৰ 151 গাঁও ইফেক্ট হৈছে, ৰেভিনিউ ভিলেজেছ যিখিনি আমি কওঁ, ইমান ইফেক্ট হৈছে টোটেল। আৰু যদি আপুনি পপুলেশ্যন চাই, আমাৰ প্ৰায় 2 লাখ ওপৰত আমাৰ পপুলেশ্যন ইফেক্ট হৈছে। আৰু যদি আপুনি এগ্ৰিকালচাৰ এৰিয়া চাই, আমাৰ বহুখিনি হেক্টৰ যিটো আমাৰ যিখিনি কঠীয়া আছিলে, বহুখিনি এনেকুৱা আমাৰ এগ্ৰিকালচাৰ আহিছিলে। আমাৰ পশু আপুনি যদি আপুনি চাই আছে, বহুখিনি ইফেক্ট হ'ল। আৰু যদি আপোনাৰ ডেথ নম্বৰ মই কওঁ, এতিয়া একদম লেটেষ্ট যিখিনি মোৰ হাতত আছে, আমাৰ 15 মানুহ কা আমি অলৰেডি ইনফৰ্মেশ্যন পাই গৈছোঁ। ইয়াৰ ভিতৰত একটা আনআইডেণ্টিফাইড বডি আছে, একটা মানুহৰ কিবা এনেকে ইছ্যু চলি আছে, তাত কিবা ফেমিলি মানুহ আছে, এইটো আমি ইয়াত নাত থাকি কিবা বাহিৰত থাকি আৰু এইটো মানুহক আমি কণ্টেক্ট কৰিব পৰা নাই।
গোলাঘাট জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, জিলাখনৰ 4টা ৰাজহ চক্ৰৰ 117খন গাঁও বানত বুৰ গৈছে। জিলা প্ৰশাসনে আজি পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি গোলাঘাট ৰাজহ চক্ৰৰ 33খন, দেৰগাঁৱৰ 43খন, খুমটাইৰ 20খন আৰু বোকাখাট ৰাজহ চক্ৰৰ 21খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। বানত 40,830জন লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত জিলাখনত 2,969.44 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে স্থাপন কৰা 13টা সাহায্য শিবিৰত 1,210জন লোক আশ্ৰয় লৈ আছে। ইপিনে চুবুৰীয়া নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ আজি পুৱাৰ ভাগত 322.80 মিটাৰলৈ বৃদ্ধি পোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। প্ৰকল্পটোৰ 4খন স্পিলৱে গেটেৰে পানী এৰি দিয়া হৈছে। প্ৰকল্পটোৰ পৰা প্ৰতি ছেকেণ্ডত 150.61 ঘন মিটাৰ পানী এৰি দিয়া হৈছে। দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ নামনি অঞ্চলত জিলা প্ৰশাসনে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস হোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, 2জন দেউতাক মাক, 2জন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেট গৈছে, অহাকালিও যাব। তিনিদিনৰ ভিতৰত আমি আশা কৰোঁ লুজ চাউল দালি দি আছে অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয় যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বান প্ৰভাৱিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে 10,000 কিলোগ্ৰাম ব্লিচিং পাউডাৰ আৰু 7,500 লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্ৰতিনিধিসকলেও সম্ভাৱ্য ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাইছে বুলি তেওঁ উল্লেখ কৰে। প্ৰভাৱিত লোকৰ বাবে সাহায্য সন্দৰ্ভত শ্ৰীমাৰ্ঘেৰিটাই কয় যে সাহায্য সামগ্ৰীৰ কোনো ধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্ৰভাৱিত লোকসকললৈ সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে পানী শুকাবলৈ লৈছে যদিও জনসাধাৰণৰ দুৰ্দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰি আহিছে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবে 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়। কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি যোৱা 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে আৰু আজি মটৰচাইকেল শোভাযাত্ৰা দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেধৰণৰ অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে আৰ্হি প্ৰস্তুত কৰা আৰু নিৰ্মাণ কৰা এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। পাকিস্তানৰ সৈতে যোগসূত্ৰ থকাৰ অভিযোগত কালি অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে ধুবুৰীৰ এজন যুৱকক আটক কৰে। ধৃত যুৱকজন ধৰ্মশালা গাঁও পঞ্চায়তৰ বেপাৰীপাৰাৰ একৰামুল ইছলাম বুলি আৰক্ষীয়ে জনাইছে। বিশেষ কাৰ্যবাহিনীয়ে ইতিমধ্যে অধিক সোধা পোছাৰ বাবে যুৱকজনক গুৱাহাটীলৈ লৈ আহে। পাকিস্তানৰ সৈতে সংযোগ থকা বুলি সন্দেহ কৰা এখন মোবাইল চিম কাৰ্ড পুনৰ সক্ৰিয় হোৱাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই যুৱকজনক আটক কৰে। তদন্তকাৰী সংস্থাৰ প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পোৱা মতে কেৰালাত শিক্ষা গ্ৰহণ কৰা একৰামুলে পূৰ্বে ব্যৱহাৰ কৰা এখন চিম কাৰ্ডৰ জৰিয়তে পাকিস্তানৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে যোগাযোগ কৰিছিল। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। জিম্বাবৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই 3টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। সাম্প্ৰতিক বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।